এয়া আকাশবাণী। বাতৰি সৈতে মই পংকজ নন্দ ভট্টাচাৰ্য। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তিনিদিনীয়া ভ্ৰমণসূচীৰে ছিচিলিলৈ ৰাওনা হৈছে। ছিচিলিয়ে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য পদৰ বাবে ভাৰতে জনাই অহা দাবীলৈ সমৰ্থন আগবঢ়াইছে। এছ আই আৰ প্ৰক্ৰিয়াৰ গণনা পত্ৰৰ 100% ডিজিটেল ৰূপ দিয়াৰ ক্ষেত্ৰত মিজোৰাম 16খন ৰাজ্য আৰু 3খন কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত প্ৰথম ৰাজ্য হিচাপে পৰিগণিত হৈছে। পঞ্জাৱ আৰক্ষীয়ে অমৃতসৰত সীমান্তৰে অবৈধ অস্ত্ৰ শস্ত্ৰ সৰবৰাহ কৰা এটা চক্ৰ উদ্ঘাত কৰিছে। আৰু ভাৰতৰ দেৱিকা সিহাগ আৰু ৰৌনক চৌহানে ইউ এছ অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তিনিদিনীয়া ভ্ৰমণসূচীৰে ছিচিলিলৈ ৰাওনা হৈছে। এই ভ্ৰমণকালত শ্ৰীমোদীয়ে ছিচিলিৰ ৰাষ্ট্ৰীয় দিৱসৰ সোণালী জয়ন্তী উদযাপন সমাৰোহত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। দেশখনলৈ বুলি ৰাওনা হোৱাৰ পূৰ্বে দিয়া এটা বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয় যে ছিচিলি ভাৰতৰ সমুদ্ৰৰে সংলগ্ন গুৰুত্বপূৰ্ণ চুবুৰীয়া ৰাষ্ট্ৰ আৰু মহাসাগৰ দৃষ্টিভংগী তথা গ্লোবেল ছাউথ হিচাপে পৰিচিত অৰ্থনৈতিক আৰু ঔদ্যোগিক দিশৰ পৰা তুলনামূলকভাৱে কম উন্নত ৰাষ্ট্ৰসমূহৰ প্ৰতি ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ অন্যতম মূল সহযোগী। চলিত বৰ্ষত দুয়োখন দেশৰ মাজত কূটনৈতিক সম্পৰ্ক স্থাপনৰ 50 বছৰ সম্পূৰ্ণ হ'ব বুলি শ্ৰীমোদীয়ে উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁ ছিচিলিৰ ৰাষ্ট্ৰপতি ডঃ পেট্ৰিক হৰ্মিনীৰ সৈতে হ'বলগীয়া আলোচনালৈ আগ্ৰহেৰে বাট চাই আছে। এই আলোচনাই দেশ দুখনৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্ক আৰু ভাৰত মহাসাগৰ অঞ্চলৰ সামুদ্ৰিক সহযোগিতা সুদৃঢ় কৰিব বুলি শ্ৰীমোদীয়ে আশা প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে ছিচিলিৰ সংসদক উদ্দেশ্যিও ভাষণ দিব। শ্ৰীমোদী দেশখনৰ সংসদত ভাষণ দিয়া ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী হ'ব। শ্ৰীমোদীয়ে লগতে দেশখনত বাস কৰা প্ৰৱাসী ভাৰতীয়সকলৰ সৈতেও মত বিনিময় কৰিব। ছিচিলিয়ে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য পদৰ বাবে ভাৰতে জনাই অহা দাবীলৈ সমৰ্থন আগবঢ়াইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ছিচিলিত উপস্থিত হোৱাৰ পূৰ্বে দ্বীপ ৰাষ্ট্ৰখনৰ বিদেশ মন্ত্ৰী বেৰী ফৰেই কয় যে বৰ্তমানৰ বাস্তৱিকতাৰ প্ৰতিফলন ঘটাব পৰাকৈ বিশ্ব শৃংখলা আৰু গোলকীয় প্ৰতিষ্ঠানসমূহত সংস্কাৰৰ প্ৰয়োজন আছে। তেওঁ কয় যে জনসংখ্যা বৰ্ধিত গোলকীয় প্ৰভাৱ আৰু শান্তি ৰক্ষা, সামাজিক সুৰক্ষা আৰু বহুপাক্ষিক কূটনীতিৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে ভাৰত নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য পদৰ প্ৰবল দাবীদাৰৰূপে পৰিগণিত হৈছে। ভাৰত আৰু ছিচিলিৰ মাজৰ সম্বন্ধক শক্তিশালী আৰু ঐতিহাসিক বুলি অভিহিত কৰি শ্ৰীফৰে কয় যে প্ৰধানমন্ত্ৰী মোদীৰ ভ্ৰমণে দুয়োখন দেশৰ মাজৰ সহযোগিতা অধিক সুদৃঢ় কৰি তুলিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 135 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী, দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেলযোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতে ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধন প্ৰক্ৰিয়াৰ অধীনৰ গণনা পত্ৰৰ 100% ডিজিটেল ৰূপ দিয়াৰ ক্ষেত্ৰত মিজোৰাম 16খন ৰাজ্য আৰু 3খন কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত প্ৰথম ৰাজ্য হিচাপে পৰিগণিত হৈছে। নিৰ্বাচন আয়োগে ধাৰ্য কৰা অনুসৰি কাইলৈ গণনা পত্ৰ ডিজিটেল কৰাৰ শেষ দিন। মুখ্য নিৰ্বাচন বিষয়াৰ কাৰ্যালয়ৰ বিষয়াসকলে জনোৱা অনুসৰি ৰাজ্যখনত বৃহস্পতিবাৰে সন্ধিয়া গণনা পত্ৰসমূহৰ ডিজিটেল ৰূপ দিয়াৰ কাম সম্পূৰ্ণ হয়। এই কামৰ বাবে 30 মেৰ পৰা ৰাজ্যখনৰ 1301গৰাকী বুথ পৰ্যায়ৰ কৰ্মী নিয়োজিত হৈ আছিল। চৰকাৰী তথ্য অনুসৰি মিজোৰামত 2005 চনত হোৱা ভোটাৰ তালিকাৰ পুংখানুপুংখ সংশোধন এছ আই আৰৰ পাছত 5,59,000ৰো অধিক ভোটদাতা আছিল। যোৱা বছৰ এই সংখ্যাই 8,75,000 অতিক্ৰম কৰে। ইয়াৰে 4,23,000ৰো অধিক পুৰুষ আৰু 4,51,000 মহিলা ভোটদাতা। বিষয়াসকলে জনোৱা অনুসৰি 46,000ৰো অধিক গণনা পত্ৰ বিভিন্ন কাৰণত সংগ্ৰহ কৰা হয়। ৰাজ্যখনত 21,000ৰো অধিক ভোটদাতাৰ মৃত্যু হোৱাৰ তথ্য পোহৰলৈ অহাৰ বিপৰীতে 14,000ৰো অধিক ভোটদাতা নিজৰ নিজৰ পূৰ্বৰ স্থানলৈ স্থায়ীভাৱে ঘূৰি যোৱাৰ তথ্য পোৱা হয়। তথ্য অনুসৰি 2,100ৰো অধিক ভোটদাতাই পুনৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰাৰ বিপৰীতে 8,500ৰো অধিক ভোটদাতাৰ সন্ধান পোৱা হোৱা নাই। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জগত প্ৰসাদ নাড্ডাই পৰহিলৈ নতুন দিল্লীত কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ পৰিষদৰ 16 সমাৰোহত অধ্যক্ষতা কৰিব। এই সমাৰোহত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ স্বাস্থ্য পৰিয়াল কল্যাণ মন্ত্ৰীসকল, সাংসদসকল, ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ জ্যেষ্ঠ বিষয়াবৰ্গই অংশগ্ৰহণ কৰিব। এই সমাৰোহত স্বাস্থ্যখণ্ডত কেন্দ্ৰ ৰাজ্যৰ সহযোগিতা শক্তিশালী আৰু বিভিন্ন নীতিসমূহৰ বিষয়ে আলোচনাক প্ৰাধান্য দিয়া হ'ব। চলিত বছৰত এই সমাৰোহখনত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, খাদ্য আৰু ঔষধ সংস্কাৰ আৰু স্বাস্থ্যসেৱাত আলোকপাত কৰা হ'ব। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ ৰাজ্যমন্ত্ৰীদ্বয় অনুপ্ৰিয়া পেটেল আৰু প্ৰতাপ ৰাও যাদৱেও সমাৰোহখনত অংশগ্ৰহণ কৰিব। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জগত প্ৰসাদ নাড্ডাই পৰহিলৈ নতুন দিল্লীত স্বাস্থ্যখণ্ডৰ এলানি ডিজিটেল ব্যৱস্থা মুকলি কৰিব। ৰাষ্ট্ৰীয় স্বাস্থ্য কৰ্তৃপক্ষ আৰু ৰাষ্ট্ৰীয় সমল কেন্দ্ৰৰ অধীনত বিকশিত এই ডিজিটেল ব্যৱস্থাৰ জৰিয়তে স্বাস্থ্যসেৱাৰ সম্প্ৰসাৰণ আৰু সমগ্ৰ দেশতে স্বাস্থ্যৰ ক্ষেত্ৰত ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি প্ৰৱৰ্তনৰ লক্ষ্য লোৱা হৈছে। শ্ৰীনাড্ডাই পৰহিলৈ মুকলি কৰিবলগীয়া ব্যৱস্থাসমূহৰ ভিতৰত আছে আৰোগ্য সেতুৰ দ্বিতীয় পৰ্যায়, আয়ুষ্মান সাৰথী চাটবট, আয়ুষ্মান এপ, ই সুশ্ৰুত ক্লিনিক, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযোগ বিনিময় আৰু মানসম্পন্ন স্বাস্থ্য আদি। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি এই নতুন ব্যৱস্থাসমূহে দেশৰ স্বাস্থ্যখণ্ডৰ ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি শক্তিশালী কৰি তুলিব। পঞ্জাৱ আৰক্ষীয়ে আজি অমৃতসৰত সীমান্তৰে অবৈধ অস্ত্ৰ শস্ত্ৰ সৰবৰাহ কৰা এটা চক্ৰ উৎখাত কৰে আৰু ঘটনা সংক্ৰান্তত চাৰিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে লোককেইজনৰ পৰা কেইবাজাই গুলীসহ দহটা অত্যাধুনিক পিষ্টল উদ্ধাৰ কৰিছে। বিগত কেইটামান দিনত অমৃতসৰৰ পৰা অস্ত্ৰ শস্ত্ৰ উদ্ধাৰ কৰাৰ এইটো দ্বিতীয়টো ঘটনা। আৰক্ষীয়ে কালি সাতজন লোকৰ পৰা অস্ত্ৰ শস্ত্ৰ, মাদক দ্ৰব্য আৰু বৃহৎ পৰিমাণৰ হাৱালাৰ ধন জব্দ কৰিছিল। আৰক্ষীয়ে প্ৰকাশ কৰা মতে দুয়োটা ঘটনাতে অভিযুক্তকেইজনে বিদেশত থকা সৰবৰাহকাৰীৰ নিৰ্দেশ মতে সীমান্তৰে লাভ কৰা অস্ত্ৰ শস্ত্ৰ অপৰাধীক যোগান ধৰি আহিছিল। ঘটনাৰ তদন্ত অব্যাহত আছে। ইজিপ্তে প্ৰথমবাৰৰ বাবে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ নক আউট পৰ্যায়ত প্ৰৱেশ কৰিছে। ইৰাণৰ সৈতে আমেৰিকাৰ ছিয়াটেলত অনুষ্ঠিত গ্ৰুপ পৰ্যায়ৰ নিজৰ অন্তিমখন খেল এক এক গলত ড্ৰ হোৱাৰ সুবাদত দলটোৱে নক আউট পৰ্যায়ত স্থান লাভ কৰে। ইৰাণৰ ৰামিন ৰেজায়ানক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। ইজিপ্ত নক আউট পৰ্যায়ত অষ্ট্ৰেলিয়াৰ সন্মুখীন হ'ব। খেলখন ড্ৰ হোৱা স্বত্তেও ইৰাণ বৰ্তমানো নক আউট পৰ্যায়ৰ দৌৰত বৰ্তি আছে। গ্ৰুপ জিৰ আন এখন খেলত বেলজিয়ামে নিউজিলেণ্ডক 5-1 গলত পৰাস্ত কৰে। এই জয়েৰে বেলজিয়ামেও নক আউট পৰ্যায়ত স্থান নিশ্চিত কৰিছে। ইয়াৰ পূৰ্বে কাবু ভাৰ্ডে আৰু ছৌদি আৰবৰ মাজৰ গ্ৰুপ এইচৰ খেলখন গলশূন্যভাৱে ড্ৰ হয়। একেটা গ্ৰুপৰে আন এখন খেলত স্পেইনে উৰুগুৱেক 1-0 গলত পৰাস্ত কৰে। প্ৰতিযোগিতাত আজি নিশা আঢ়ৈ বজাত হ'বলগীয়া গ্ৰুপ এলৰ দুখন খেলৰ এখনত পানামা ইংলেণ্ডৰ বিৰুদ্ধে আৰু আনখনত ক্ৰোৱেছিয়া ঘানাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। একেদৰে কাইলৈ পুৱা 5 বজাত হ'বলগীয়া গ্ৰুপ কেৰ দুখন খেলৰ এখনত কলম্বিয়া পৰ্তুগালৰ আৰু কংগো উজবেকিস্তানৰ সন্মুখীন হ'ব। ইউ এছ অপেন বেডমিণ্টন প্ৰতিযোগিতাত ভাৰতৰ দেৱিকা সিহাগ আৰু ৰৌনক চৌহানে ছেমিফাইনেলত প্ৰৱেশ কৰিছে। কেলিফৰ্ণিয়াৰ ফুলাৰটনত অনুষ্ঠিত মহিলাৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত দেৱিকা সিহাগে তৃতীয় বাছনিৰ জাপানৰ ৰিকো গুঞ্জিক 22-20-19 পোনপটীয়া গেমত পৰাস্ত কৰে। পুৰুষৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত ৰৌনক চৌহানে ইজৰাইলৰ মিছা জিলবাৰমেনক 23-21-21-11 গেমত পৰাস্ত কৰি বিজয় সাব্যস্ত কৰে। বিশ্বৰ প্ৰাক্তন 1 নম্বৰ স্থানৰ খেলুৱৈ ভাৰতৰ কিদাম্বি শ্ৰীকান্তে চীনা টাইপেইৰ লিয়াও ঝাওফুক 21-9-12-21-21-8 গেমত পৰাস্ত কৰি ছেমিফাইনেলত প্ৰৱেশ কৰে। ছেমিফাইনেলত ৰৌনক চৌহানে চীনা টাইপেইৰ চু লি য়াঙৰ বিৰুদ্ধে খেলিব। আনহাতে কিদাম্বি শ্ৰীকান্ত ছেমিফাইনেলত জাপানৰ য়ুদাই অকিমোটোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। মহিলাৰ ছিংগলছৰ ছেমিফাইনেলত দেৱিকা সিহাগ আৰু দ্বিতীয় বাছনিৰ লিনে খ্ৰীষ্টোফাৰ্চেন মুখামুখি হ'ব। লণ্ডনৰ লি ভেলি হকী এণ্ড চেণ্টাৰত যোৱা নিশা অনুষ্ঠিত এফ আই এইচ প্ৰ' লীগ হকী প্ৰতিযোগিতাত ভাৰতে পাকিস্তানক 7-1 ব্যৱধানত পৰাস্ত কৰে। খেলখনৰ প্ৰথম 15 মিনিটত পাকিস্তানৰ আবু বাকৰে পেনাল্টি কৰ্ণাৰৰ জৰিয়তে প্ৰথমটো গল দিয়ে। ইয়াৰ পাছৰ 15 মিনিটত ভাৰতৰ সুখজিৎ সিং আৰু হৰমনপ্ৰীত সিঙে এটা গল দি খেলখনত সমতা স্থাপন কৰে। ইয়াৰ পৰৱৰ্তী সময়ত হাৰ্দিক সিং, যুৱৰাজ সিং, অভিষেক ৰাজকুমাৰ পল আৰু দিলপ্ৰীত সিঙে এটাকৈ গল দিয়ে। প্ৰতিযোগিতাত কাইলৈ ভাৰত ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তিনিদিনীয়া ভ্ৰমণসূচীৰে ছিচিলিলৈ ৰাওনা হৈছে। ছিচিলিয়ে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য পদৰ বাবে ভাৰতে জনাই অহা দাবীলৈ সমৰ্থন আগবঢ়াইছে। এছ আই আৰ প্ৰক্ৰিয়াৰ গণনা পত্ৰৰ 100% ডিজিটেল ৰূপ দিয়াৰ ক্ষেত্ৰত মিজোৰাম 16খন ৰাজ্য আৰু 3খন কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত প্ৰথম ৰাজ্য হিচাপে পৰিগণিত হৈছে। আৰু ভাৰতৰ দেৱিকা সিহাগ আৰু ৰৌনক চৌহানে ইউ এছ অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।